বিচাৰকৰ্তাবিলাক ন অধ্যায় অবিমেলকৰ বিৱৰণ। জিৰুবালৰ পুত্ৰ অবিমেলকে ছিখিমলৈ নিজৰ মোমাইহঁতৰ ওচৰলৈ গ'ল আৰু তেওঁলোকৰ সৈতে মাকৰ পৰিয়ালৰ আনবোৰ ফৈদকে ক'লে, দয়া কৰি ছিখিমৰ সকলো নেতাকে আপোনালোকে এই কথা সোধক, আপোনালোকৰ কাৰণে কোনটো ভাল, জিৰুবালৰ 17 পুত্ৰ আপোনালোকৰ শাসনকৰ্তা হ'বনে এজনে শাসন কৰা ভাল? পাহৰি নাযাব, মই আপোনালোকৰ এই হাড় আৰু মঙহ। তেতিয়া অবিমেলকৰ মাকৰ পৰিয়ালবোৰে তেওঁৰ হৈ ছিখিমৰ নেতাসকলৰ আগত কথা কোৱাত তেওঁলোকে অবিমেলকৰ পক্ষত থাকিবলৈ একমত হ'ল। তেওঁলোকে ক'লে, অবিমেলক আমাৰেই ভাই। তেওঁলোকে বাল বৰিতৰ মন্দিৰৰ পৰা তেওঁক 17 ৰূপৰ মুদ্ৰা দিলে। অবিমেলকে তাৰে কেইজনমান বেপেৰুৱা দুঃসাহসী লোকক ভাড়া কৰিলে আৰু এওঁলোক তেওঁৰ সংগী হ'ল। অবিমেলকে অফ্ৰাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ 17 ভাইক অৰ্থাৎ জিৰুবালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল জিৰুবালৰ সৰু পুতেক জোথম লুকাই থকাৰ বাবে সি বাচি গ'ল। তাৰ পাছত ছিখিমৰ আৰু বৈতমিল্লুৰ নেতাসকলে একেলগে আহি ছিখিমৰ স্তম্ভৰ ওচৰত থকা উক গছবোৰৰ কাষলৈ গৈ অবিমেলকক ৰজা পাতিলে। জোথমক এই কথা জনোৱাত তেওঁ গৰিজিম পৰ্বতৰ টিঙলৈ উঠি গৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হে মোৰ ছিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব। এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ'ল। সিহঁতে জিত গছক ক'লে, তুমি আমাৰ ৰজা হোৱা। কিন্তু জিত গছে সিহঁতক ক'লে, মোৰ যি তেল ঈশ্বৰ আৰু মানুহক সন্মান কৰিবলৈ ব্যৱহাৰ হয়, তাক এৰি মই কি আন গছবোৰৰ ওপৰত কেৱল দুলি থাকিবলৈকে যামনে? গছবোৰে ডিমৰু গছক ক'লে, আহা, তুমিয়ে আমাৰ ৰজা হোৱা। কিন্তু ডিমৰু গছে সিহঁতক ক'লে, মই জানো মোৰ মিঠা হোৱাত আৰু উত্তম ফল ত্যাগ কৰি আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যাম। পাছে গছবোৰে দাক্ষালতাক ক'লে, তুমিয়ে আহি আমাৰ ৰজা হোৱা। কিন্তু দাক্ষালতাই সিহঁতক ক'লে, মোৰ যি ন ৰখে ঈশ্বৰ আৰু মানুহক সন্তোষ দিয়ে, তাক এৰি মই আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যামনে? তেতিয়া আটাই গছবোৰে কাঁইট গছক ক'লে, তুমিয়ে আহি আমাৰ ৰজা হোৱা। কাঁইট গছে গছবোৰক ক'লে, তোমালোকে তোমালোকৰ ৰজা হ'বলৈ মোক যদি সঁচাকৈ অভিষেক কৰিব বিচৰা, তেন্তে আহা আৰু মোৰ ছাত আশ্ৰয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবানুনৰ এৰজ গছবোৰকো পুৰি পেলাব। এতিয়া সেয়ে শুনক, অবিমেলকক ৰজা পাতি আপোনালোকে জানো সত্যতা আৰু বিশ্বস্ততাৰ কাৰ্য কৰিছে। আপোনালোকে জানো জিৰুবাল আৰু তেওঁ পৰিয়ালৰ প্ৰতি সুবিচাৰ কৰিছে। মোৰ পিতৃয়ে আপোনালোকৰ কাৰণে যুদ্ধ কৰিলে, তেওঁ নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি মিডিয়নীয়াসকলৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিলে। কিন্তু আজি আপোনালোকে মোৰ পিতৃবংশৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। একেটা শিলৰ ওপৰতে তেওঁ 17 পুত্ৰক বধ কৰিলে আৰু তেওঁ দাসী পুত্ৰ অবিমেলকক ছিখিমৰ লোকসকলৰ ওপৰত ৰজা পাতিলে, কাৰণ তেওঁ আপোনালোকৰ আত্মীয়। আজি যদি আপোনালোকে জিৰুবাল আৰু তেওঁ বংশলৈ ন্যায়পৰায়ণতা আৰু সত্যতাৰে কাৰ্য কৰি থাকে, তেন্তে অবিমেলকত যেন আপোনালোকে আনন্দ কৰে আৰু তেওঁ আপোনালোকত আনন্দ কৰক। কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ'লে অবিমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অৰ্থাৎ ছিখিম আৰু বৈতমিল্লুৰ লোকসকলক পুৰি পেলাওক, আৰু আপোনালোকৰ অৰ্থাৎ ছিখিম আৰু বৈতমিল্লুৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবিমেলকক পুৰি পেলাওক। ইয়াকে কৈ জিথুমে লৰ মাৰি বেৰ নামৰ এখন ঠাইলৈ পলাই গ'ল। তেওঁ নিজৰ ভায়েক অবিমেলকৰ ভয়ত সেই ঠাইতে বাস কৰিলে। ছিখিমৰ লগত অবিমেলকৰ যুদ্ধ। অবিমেলকে ইজৰাইলৰ ওপৰত 3 বছৰ শাসন কৰিলে। তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু ছিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে ছিখিমৰ নেতাসকলে অবিমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাতকতা কৰিলে। ঈশ্বৰে এই কাৰ্য কৰিলে যাতে জিৰুবালৰ 70 জন পুত্ৰলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ'ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবিমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কাৰ্যত তেওঁ আৰু তেওঁ সহায়কাৰী ছিখিমৰ লোকসকলৰ ওপৰত প্ৰতিশোধ লোৱা হয়। সেয়ে ছিখিমৰ লোকসকলে অবিমেলকৰ বিৰুদ্ধে পাহাৰৰ ওপৰত মানুহ ৰাখিলে আৰু তেওঁলোকে লুকাই থাকি সেই পথেৰে যিসকল লোক যায় তেওঁলোকক লুটপাত কৰে। এই বিষয়ে অবিমেলকক জনোৱা হ'ল। সেই সময়ত এবদৰ পুত্ৰ গালে নিজৰ জ্ঞাতি কুটুম্বসকলৰ সৈতে ছিখিমলৈ আহিল আৰু ছিখিমৰ নেতাসকলে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। তেওঁলোকে খেতিলৈ গৈ দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গচকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন পান কৰি অবিমেলকক হাও দিলে। এবদৰ পুতেক গালে ক'লে, অবিমেলক কোন যে আমি ছিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো জিৰুবালৰ পুতেক নহয়, জবুল জানো তেওঁৰ শাসনাধিপতি নহয়। আপোনালোকে বৰং ছিখিমৰ বাপেক সমূৰৰ বংশধৰসকলৰ অধীন হৈ থাকক, কিয় আমি অবিমেলকৰ অধীনত থাকিম? এই লোকসকল মোৰ বংশত থকাহেঁতেন কেনে ভাল হ'লহেঁতেন! তেতিয়াতো মই অবিমেলকক দূৰ কৰি দিলোহেঁতেন। তেওঁ অবিমেলকক সকলো সৈন্য লৈ আহিবলৈ ক'লে। এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধ জ্বলি উঠিল। তেতিয়া তেওঁ অবিমেলকৰ গুৰিলৈ বাৰ্তাবাহকৰ দ্বাৰাই কৈ পঠালে, এবদৰ পুতেক গাল আৰু তেওঁ জ্ঞাতি কুটুম্বসকলে ছিখিমলৈ আহি আপোনাৰ বিৰুদ্ধে নগৰৰ লোকসকলক উত্তেজিত কৰি তুলিছে। সেয়ে আপুনি আৰু আপোনাৰ সৈন্যসকলে ৰাতিতে উঠি আহি খেতিৰ মাজত লুকাই থাকিব। 5 দিনা ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ মাত্ৰেই আপোনালোকে উঠি আহি নগৰ আক্ৰমণ কৰিব। যেতিয়া গাল আৰু তেওঁ লোকসকল আপোনাৰ বিৰুদ্ধে ওলাই আহিব, তেতিয়া আপোনালোকে যিহকে কৰিব পাৰে তাকে তেওঁলোকলৈ কৰিব। যেতিয়া অবিমেলক আৰু তেওঁ সকলো সৈন্যদলে ৰাতিতে উঠিল আৰু 4টা দলত ভাগ হৈ ছিখিমৰ ওচৰত লুকাই থাকিল, নগৰৰ পৰা ওলাই আহি এবদৰ পুতেক গাল প্ৰৱেশদ্বাৰৰ ওচৰত থিয় হৈ আছিল। তেনেতে অবিমেলক আৰু তেওঁ সৈন্যসকল লুকাই থকা ঠাইৰ পৰা ওলাই আহিল। গালে তেওঁলোকক দেখি জবুলক ক'লে, চাওক, পাহাৰৰ ওপৰৰ পৰা লোকসমূহ নামি আহিছে। জবুলে উত্তৰত ক'লে, আপুনি পাহাৰৰ ছাঁবোৰকে মানুহ যেন দেখিছে। কিন্তু গালে পুনৰাই ক'লে, চাওক, লোকসকল দেশৰ মধ্য স্থানলৈ নামি আহিছে আৰু 1টা দল মুনেই নিমৰ বাটেদি আহিছে। তেতিয়া জবুলে তেওঁক ক'লে, এতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ কলৈ গ'ল? আপুনিয়ে কৈছিলে অবিমেলক কোন যে আমি তেওঁৰ অধীনত থাকিম? এই লোকসকলেই আপুনি তুচ্ছৰ জ্ঞান কৰা নাছিলনে? এতিয়া ওলাই গৈ তেওঁলোকেৰে সৈতে যুদ্ধ কৰক। তেতিয়া ছিখিমৰ নেতা গালে লোকসকলক পৰিচালনা কৰি বাহিৰলৈ ওলাই গ'ল আৰু অবিমেলকেৰে সৈতে যুদ্ধ কৰিলে। অবিমেলকে গালৰ পাছে পাছে খেদি যোৱাত তেওঁ পলাই গ'ল আৰু তেওঁ দলৰ অনেকেই নগৰৰ প্ৰৱেশদ্বাৰত সোমোৱাৰ আগতেই আঘাত পাই ঢলি পৰিল। অবিমেলক অৰুমাত থাকিল আৰু জবুলে ছিকিমৰ পৰা গাল আৰু তেওঁ জ্ঞাতী কুটুম্বসকলক হেদি বাহিৰ কৰি দিলে। পাছদিনাখন ছিকিমৰ লোকসকলে নগৰৰ বাহিৰ ওলাই খেতিলৈ গ'ল আৰু এই বাতৰি অবিমেলকক জনোৱা হ'ল। অবিমেলকে তেওঁ লোকসকললৈ তিনিটা দলত ভাগ কৰি খেতিৰ মাজত লুকাই থাকিল। যেতিয়া নগৰৰ পৰা লোকসমূহক বাহিৰ হৈ অহা দেখিলে তেতিয়া তেওঁলোকক আক্ৰমণ কৰি বধ কৰিলে। অবিমেলকে তেওঁৰ দলটোৰে সৈতে গৈ নগৰৰ প্ৰৱেশদ্বাৰৰ ওচৰত থিয় হৈ থাকিল। আন দুটা দলে খেতিত থকা সকলো লোকক আক্ৰমণ কৰি বধ কৰিলে। সেইদিনা উৰে দিনটো অবিমেলকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিলে আৰু সেই ঠাই লোকসমূহক বধ কৰি নগৰ অধিকাৰ কৰিলে। তাৰ পাছত নগৰৰ দেৱাল ধ্বংস কৰি তাৰ ওপৰত নিমখ ছটিয়াই দিলে। এই খবৰ শুনি ছিকিমৰ দুৰ্গৰ নেতাসকলে এলবৰিত দেৱতাৰ মন্দিৰৰ ভিতৰত সোমালগৈ। অবিমেলকে যেতিয়া শুনিলে যে লোকসকলে ছিকিমৰ দুৰ্গলৈ গৈ একেলগ হৈছে, তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমুন পৰ্বতলৈ উঠি গ'ল। তেওঁ কুঠাৰ ল'লে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল'লে। তাৰ পাছত তেওঁ লগত থকা লোকসকলক আদেশ দিলে, তোমালোকে মোক যি যি কৰা দেখিলা তোমালোকেও শীঘ্ৰে তেনেকুৱা কৰিবা। সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবিমেলকৰ পাছে পাছে গ'ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে। এইদৰে ছিকিমৰ দুৰ্গত থকা সকলো লোক মৰিল। তাত প্ৰায় 1000 পুৰুষ আৰু মহিলা আছিল। অবিমেলকৰ মৃত্যু। তাৰ পাছত অবিমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে চাৰণী পাতি তাক অধিকাৰ কৰি ল'লে। সেই নগৰৰ ভিতৰত এটা দৃহ দুৰ্গ আছিল। সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুৰ্গৰ ছালৰ ওপৰত উঠিলগৈ। অবিমেলকে সেই দুৰ্গৰ ওচৰলৈ আহি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেওঁ দুৰ্গত জুই লগাবৰ বাবে দুৰ্গৰ দুৱাৰৰ ওচৰলৈকে আহিল, কিন্তু তাত এগৰাকী মহিলাই জাতৰ ওপৰৰ হিলচটা লৈ অবিমেলকৰ মূৰৰ ওপৰত পেলাই দি তেওঁ মূৰৰ খোলা ভাঙিলে। তেতিয়া অবিমেলকে ততাতৈয়াকৈ নিজৰ অস্ত্ৰ বহনকাৰী যুৱকক মাতি ক'লে, তোমাৰ তৰোৱাল উলিয়াই মোক বধ কৰা, যাতে কোনেও মোৰ বিষয়ে এইদৰে ক'ব নোৱাৰে যে এগৰাকী মহিলাই মোক বধ কৰিলে। তেতিয়া সেই যুৱকে তেওঁক তৰোৱালে খুচিলে আৰু তেওঁ মৃত্যু হ'ল। অবিমেলকৰ মৃত্যু হোৱা দেখি ইজৰাইলীয়াসকলে নিজৰ ঘৰলৈ উলটি গ'ল। এইদৰে সত্তৰজন ভায়েকক বধ কৰি অবিমেলকে নিজৰ বাপেকৰ বিৰুদ্ধে যি কুৰকৰ্ম কৰিলে ঈশ্বৰে তাৰ সমুচিত দণ্ড তেওঁক দিলে। ছিকিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে। জিৰুবালৰ পুতেক জোথমৰ হাও তেওঁলোকৰ ওপৰত পৰিল।